নমস্কাৰ। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ বাতৰি পোৱা গৈছে। কামৰূপ জিলাত এই ৰোগত আক্ৰান্ত হৈ 4গৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু 4জন লোক চিকিৎসাধীন হৈ আছে। কামৰূপ জিলা মেলেৰিয়া বিভাগে এই ৰোগ প্ৰতিৰোধৰ বাবে বিভিন্ন স্থানত সজাগতা শিবিৰৰ আয়োজন কৰিছে। বিভাগে লগতে প্ৰায় 20,000 ঔষধযুক্ত আঁঠুৱা বিতৰণ কৰিছে আৰু জিলাখনৰ অধীনৰ বকু, ছয়গাঁও, গৰৈমাৰী, ৰঙিয়া, বাইহাটা চাৰিআলিত ধোঁৱা প্ৰদানৰ ব্যৱস্থা কৰিছে। যোৰহাট জিলাত জাপানীজ এনকেফেলাইটিছত 16 বছৰীয়া কিশোৰৰ মৃত্যু হৈছে। বৰ্তমানলৈকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এনকেফেলাইটিছত আক্ৰান্ত হৈ 2জন লোকৰ মৃত্যু হোৱা বুলি আমাৰ যোৰহাটৰ সংবাদদাতাই জনাইছে। বৰ্তমান এটি 2বছৰীয়া শিশুসহ কেইবাজনো সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মাজুলীত এটি শিশুৰ মৃত্যু হৈছে। জিলাখনত এই পৰ্যন্ত 6জন লোক এই ৰোগত আক্ৰান্ত হৈছে। ইপিনে মাজুলীৰ 11খন গাঁৱত জাপানীজ এনকেফেলাইটিছৰ লগতে ডেংগী আৰু মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাত জিলা স্বাস্থ্য বিভাগে 12,000ৰো অধিক লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰিছে। শিৱসাগৰ জিলাত যোৱা এপ্ৰিলৰ পৰা বৰ্তমানলৈকে শিশুসহ 10জন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে। ইয়াৰে ভিতৰত 7জন ৰোগী আৰোগ্য হোৱাৰ পাছত ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু বাকী 3জনৰ ভিতৰত এটি শিশুসহ 2জন লোক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰু এজন শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2026 বৰ্ষত হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত OMR উত্তৰ বহী ব্যৱহাৰৰ কোনো তাৎক্ষণিক পৰিকল্পনা নাই বুলি স্পষ্ট কৰি দিছে। উচ্চতৰ মাধ্যমিক পৰীক্ষাত OMR উত্তৰ বহী ব্যৱহাৰৰ সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা অহা প্ৰশ্নলৈ চাই পৰিষদৰ সচিবে আজি এখন অধিসূচনাযোগে এই কথা স্পষ্ট কৰি দিয়ে। অৱশ্যে পৰিষদে ছাত্ৰ ছাত্ৰীৰ দক্ষতাভিত্তিক শিক্ষণ আৰু মূল্যায়ন সন্দৰ্ভত প্ৰচেষ্টা অব্যাহত থাকিব বুলি ঘোষণা কৰে। অসম আৰক্ষীৰ মাদক দ্ৰব্য বিৰোধী অভিযানৰ অধীনত কাৰ্বি আংলং আৰক্ষীয়ে 6 মাইলত অভিযান চলাই 43 কিলোগ্ৰামৰো অধিক মাদক দ্ৰব্য জব্দ কৰে। মাদক দ্ৰব্যখিনিৰ বজাৰ মূল্য 2,05,00,000 বুলি প্ৰকাশ কৰিছে। আৰক্ষীয়ে এই সংক্ৰান্তত 3জন লোকক আটক কৰিছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত আমবাগানত ৰাজ্যৰ কৃষি বিভাগৰ গ্ৰামোন্নয়ন পুঁজি আঁচনিৰ অধীনত নিৰ্মাণ কৰিবলৈ লোৱা জ্ঞান কেন্দ্ৰ আৰু প্ৰশিক্ষণ ভৱনৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত কলিয়াবৰৰ সমজিলা আয়ুক্ত ৰাজবৰুৱা, জিলা কৃষি বিষয়া, কৃষি উন্নয়ন বিষয়াৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত থাকে। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈয়ে আজি ডিফু আৱৰ্ত ভৱনত অঞ্চলটোৰ সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰে। বৰ্তমানৰ চৰকাৰখনক সমালোচনা কৰি শ্ৰীগগৈয়ে কংগ্ৰেছৰ শাসনকালত ষষ্ঠ অনুসূচীৰ অধীনত গঠন কৰা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শাসন ব্যৱস্থাৰ বিকেন্দ্ৰীকৰণৰ পৰিৱৰ্তে বিজেপি চৰকাৰে সকলোবোৰ ক্ষমতা নিজৰ হাতত ৰাখিছে বুলি অভিযোগ কৰে। দলীয় আন্তঃগাঁথনি উন্নয়নৰ বুজ লোৱাৰ উদ্দেশ্যে দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি আংলঙলৈ যোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আজি ডিফুত বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতেও মত বিনিময় কৰে। CRPFৰ এটা দলে আজি গোলাঘাট জিলাৰ মেৰাপানী সীমান্তত অভিযান চলাই 2জন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰে। চিগাৰেটখিনি নাগালেণ্ডৰ পৰা এখন ট্ৰাকযোগে গোলাঘাটলৈ সৰবৰাহ কৰা হৈছিল। চিগাৰেটখিনিৰ বজাৰ মূল্য 20,00,000 টকাৰো অধিক হ'ব বুলি অনুমান কৰা হৈছে। CRPFে ঘটনা সংক্ৰান্তত ট্ৰাকখনৰ চালক বাবাটো গগৈক আটক কৰিছে। চালকজনক ইতিমধ্যে মেৰাপানী আৰক্ষীক গতাই দিয়া হৈছে। পশ্চিম কাৰ্বি আংলঙৰ খেৰনি আৰক্ষী থানাৰ সভাকক্ষত আজি জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত তথা জিলা শিশু সুৰক্ষা বিষয়াৰ সঞ্চালনাত আয়োজিত এই সভাত বাল্য বিবাহ, শিশু শ্ৰমিক, শিশু সৰবৰাহ আৰু নিচাজাতীয় দ্ৰব্য সেৱন বিষয়ত জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস কৰা হয়। অনুষ্ঠানত খেৰনি অঞ্চলৰ ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। ৰাজহুৱা খণ্ডৰ মহাৰত্ন কোম্পানী REC লিমিটেডে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উন্নয়নৰ বাবে কোম্পানীৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত 5,30,00,000 টকাৰ অনুমোদন আগবঢ়াইছে। এই অনুদানৰ ধনৰাশিৰে 120টাৰো অধিক অবৈধ চিকাৰ বিৰোধী শিবিৰত সৌৰশক্তি আৰু খোৱাপানীৰ সুবিধা উন্নত কৰা হ'ব। ইয়াৰ ফলত বন বিভাগৰ কৰ্মচাৰীসকলৰ বাবে কৰ্মৰ পৰিৱেশ অধিক অনুকূল হৈ উঠিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ সুৰক্ষা আৰু সংৰক্ষণৰ দিশত আগবঢ়োৱা এই অৱদানৰ বাবে কোম্পানীটোৰ শলাগ লৈছে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 শুনিবলৈ পাব।